إِنْ يَمْسَسْكُمْ قَرْحٌ فَقَدْ مَسَّ الْقَوْمَ قَرْحٌ مِثْلُهُ وَتِلْكَ الْأَيَّامُ نُدَاوِلُهَا بَيْنَ النَّاسِ وَلِيَعْلَمَ اللَّهُ الَّذِينَ آمَنُوا وَيَتَّخِذَ مِنْكُمْ شُهَدَاءَ وَاللَّهُ لَا يُحِبُّ الظَّالِمِينَ
উহুদৰ যুদ্ধত যদি তোমালোকে আঘাত পাইছা তেন্তে সিহঁতো বদৰৰ যুদ্ধত তেনে আঘাত পাইছে। আমি মানুহৰ মাজত পৰ্যায়ক্ৰমে এই দুনবোৰৰ আৱৰ্তন ঘটাই থাকোঁ যাতে আল্লাহে মুমিনসকলক প্ৰকাশ কৰিব পাৰে আৰু তোমালোকৰ মাজৰ পৰা কিছুমানক শ্বহীদ ৰূপে গ্ৰহণ কৰিব পাৰে আৰু আল্লাহে জালিমসকলক পচন্দ নকৰে।